এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এক অৰ্পণ পৰিস্থিতি পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দিল্লীত উচ্চস্তৰীয় বৈঠক দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা লোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন বিয়লি 5 বজালৈ 67.14% ভোটদান ৰাজ্যৰ বিভিন্ন জিলাত আফ্ৰিকান চোৱাইন ফিভাৰ নিৰ্মূলৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ আৰু ৰঞ্জী ট্ৰফীত এলিট চি গ্ৰুপৰ ত্ৰিপুৰা আৰু অসমৰ মাজৰ খেল অমীমাংসিতভাৱে সমাপ্ত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব এন আই এক অৰ্পণ কৰা হৈছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংস্থাটোক আজি তদন্তৰ দায়িত্ব অৰ্পণ কৰে। এই বিস্ফোৰণৰ আঁৰত থকা ষড়যন্ত্ৰকাৰীক কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সকীয়াই দিয়ে। পাৰ্বত্য ৰাষ্ট্ৰ ভূটানৰ ৰাজধানী থিম্ফুৰ এটা অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয় যে বিস্ফোৰণত জড়িত প্ৰতিজন দোষীকে কঠোৰ শাস্তি বিহা হ'ব। তেওঁ লগতে কয় যে যোৱা নিশাৰে পৰা তেওঁ দিল্লী বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থাসমূহৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। তদন্ত সংস্থাসমূহে সমগ্ৰ ঘটনাৰ আঁৰৰ সত্য উলিয়াবলৈ সমৰ্থ হ'ব বুলিও তেওঁ নিশ্চিতি দিয়ে। ভুক্তভোগী পৰিয়ালসমূহৰ দুখ তেওঁ অনুভৱ কৰিব পাৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে সমগ্ৰ দেশ তেওঁলোকৰ লগত আছে।
All those responsible will be brought to justice.
গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত তেওঁৰ বাসভৱনত এই বোমা বিস্ফোৰণৰ পাছৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ উদ্দেশ্যে এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। কেন্দ্ৰীয় গৃহ সচিব, চোৰাংচোৱা সংস্থাৰ সঞ্চালক, দিল্লীৰ আৰক্ষী আয়ুক্ত আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সঞ্চালক প্ৰধানে এই বৈঠকত অংশগ্ৰহণ কৰে। জম্মু কাশ্মীৰ আৰক্ষীৰ সঞ্চালক প্ৰধানেও ভাৰ্চুৱেল ব্যৱস্থাৰে বৈঠকত অংশ লয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে দিল্লী বিস্ফোৰণত জড়িতসকলক বিচাৰৰ কাঠগড়ালৈ অনা হ'ব আৰু কঠোৰ শাস্তি বিহা হ'ব বুলি ঘোষণা কৰে। আজি দিল্লীৰ প্ৰতিৰক্ষা আলোচনাত ভাষণ দি শ্ৰীসিঙে কয় যে আগশাৰীৰ তদন্ত সংস্থাসমূহে বিস্ফোৰণৰ ঘটনাৰ পুংখানুপুংখ অনুসন্ধান কৰি আছে। তেওঁ কয় যে তদন্তৰ তথ্যসমূহ অতি সোনকালে ৰাজহুৱা হ'ব। মন্ত্ৰীগৰাকীয়ে কালি বিস্ফোৰণৰ ঘটনাত মৃত্যু হোৱাসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে দিল্লীৰ লালকিল্লাৰ সমীপত কালি সন্ধিয়া সংঘটিত এটা শক্তিশালী বোমা বিস্ফোৰণত কমেও 8 লোকৰ মৃত্যু হোৱাৰ লগতে 24 অধিক লোক আহত হয়। এখন গাড়ীত সংস্থাপিত এটা বোমা বিস্ফোৰণৰ এই ঘটনা সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। অসমত সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দৃঢ়তাৰে প্ৰকাশ কৰে। তেওঁ কয় যে দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত আনন্দ কৰা লোকক প্ৰয়োজন হলে গ্ৰেপ্তাৰ কৰা হ'ব। তেনেলোকে আনন্দ উল্লাস কৰি সন্ত্ৰাসবাদক সমৰ্থন জনাইছে বুলি তেওঁ কয়। এইসকল ব্যক্তিৰ তথ্য পৰীক্ষা কৰি গ্ৰেপ্তাৰ কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নিৰ্দেশ দিয়া হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। দেশত যাতে সন্ত্ৰাসবাদে আকৌ মূৰ দাঙি উঠিব নোৱাৰে তাৰ বাবে জনগণ একত্ৰিত হ'ব লাগিব বুলিও তেওঁ মন্তব্য কৰে। দিল্লীৰ লালকিল্লাৰ সমীপৰ বিস্ফোৰণৰ ঘটনাক লৈ বিৰূপ মন্তব্য কৰাৰ অভিযোগত শিলচৰত এজন অৱসৰপ্ৰাপ্ত শিক্ষকক আটক কৰা হৈছে। নজৰুল ইছলাম বৰভূঞা নামৰ লোকজনে সামাজিক মাধ্যমত বিস্ফোৰণক লৈ বিতৰ্কিত মন্তব্য কৰিছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে কাছাৰ আৰক্ষীৰ এটা দলে লোকজনক আটক কৰে। ইপিনে বিস্ফোৰণৰ ঘটনাৰ পাছতে কাছাৰ জিলাত উচ্চ সতৰ্কতা জাৰি কৰা হৈছে বুলি জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পালে জানিবলৈ দিছে। নগাঁও জিলাৰ ৰহা বিধানসভা সমষ্টিৰ মহিলাসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্যমিতা আঁচনিৰ অধীনত ধন বিতৰণ কৰে। এই উপলক্ষে ৰহা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত জনসভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে উন্নয়নমূলক আঁচনিসমূহৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰহাৰ 27 ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাপৰমুখ ৰেলৱে জংচন আৰু পশ্চিম কাৰ্বি আংলং সংযোগী চাপৰমুখ ৰেলৱে উড়ন সেতু উদ্বোধন কৰে। 84,60,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উড়ন সেতুখনৰ দৈৰ্ঘ 1,179 মিটাৰ। উড়ন সেতুৰ উদ্বোধন অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকাৰ উপৰি কেইবাগৰাকী বিধায়ক আৰু লামডিঙৰ মাণ্ডলিক ৰেল প্ৰবন্ধক সমীৰ লোহানী উপস্থিত থাকে। স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদৰ প্ৰাৰ্থীসকলে 13 নৱেম্বৰত নিযুক্তি পত্ৰ লাভ কৰিব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে এখন জাননীৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। জাননীত উল্লেখ কৰা অনুসৰি পৰহিলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত প্ৰাৰ্থীসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। শিক্ষক পদৰ প্ৰাৰ্থীসকলক নিজৰ পৰিচয় পত্ৰসমূহ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আহ্বান জনাইছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
বিহাৰত আজি বিধানসভা নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন হয়। শেহতীয়া তথ্য অনুসৰি বিয়লি 5 বজালৈ 67.14% ভোটদান সম্পন্ন হৈছে। আজিৰ ভোটগ্ৰহণত কিষাণগঞ্জ, কাটিহাৰ আৰু পূৰ্ণিয়াত সৰ্বাধিক 70% ভোটদাতাই নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। কিষাণগঞ্জ সমষ্টিত বিয়লি 5 বজালৈ সৰ্বাধিক 76.26% ভোটদান সম্পন্ন হয়। এই পৰ্যায়ত 20খনৰো অধিক জিলাৰ 122টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হয়। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত মুঠ 1302গৰাকী প্ৰাৰ্থী আছে। প্ৰাৰ্থীসকলৰ ভিতৰত 136গৰাকী মহিলা। উল্লেখযোগ্য যে ৰাজ্যখনত 6 নৱেম্বৰত হোৱা প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত প্ৰায় 65% ভোটদান সম্পন্ন হৈছিল। অহা 14 নৱেম্বৰত নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব। ৰাজ্যৰ বিভিন্ন জিলাত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। এই ৰোগ নিৰ্মূলকৰণৰ বাবে প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। ডিব্ৰুগড় জিলাৰ 11টা স্থানত মহামাৰী কেন্দ্ৰ হিচাপে চিনাক্ত কৰা হৈছে। জিলাখনত ইতিমধ্যে এই ৰোগত আক্ৰান্ত হোৱা 100ৰো অধিক গাহৰি বিভাগীয় কৰ্তৃপক্ষই নিধন কৰাৰ লগতে আক্ৰান্ত অঞ্চলসমূহত গাহৰি মাংসৰ বিক্ৰীৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ এটা প্ৰতিনিধি দলে এই ৰোগত প্ৰভাৱিত এলেকাসমূহ পৰিদৰ্শন কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ 3জন উচ্চ পদস্থ বিষয়াক প্ৰেৰণ কৰিছে। একেদৰে গোলাঘাট জিলাতো এই ৰোগ নিৰ্মূলকৰণৰ বাবে জিলা প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। এই ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা অঞ্চলত গাহৰি মাংসৰ বেচা কিনা নিষিদ্ধ কৰা হৈছে। তামোলপুৰ জিলাৰ বিভিন্ন স্থানত আফ্ৰিকান চুৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। জিলাখনৰ বামুনঝাৰ, গুৰমৌ, শিমলাবাৰী, ঔগুৰি, টাইপাৰা, বিলপাৰাকে ধৰি 13খন গাঁৱত এই ৰোগ ধৰা পৰিছে বুলি ৰাজ্যিক পশু চিকিৎসা বিভাগে তথ্য প্ৰকাশ কৰিছে। ৰাজ্যিক পশু চিকিৎসালয়ৰ তথ্য অনুসৰি জিলাখনত 400তকৈও অধিক গাহৰি নিধন কৰা হৈছে। পশু চিকিৎসা বিভাগে এই ৰোগ সন্দৰ্ভত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে কৰ্মশালাৰ আয়োজন কৰিছে। কালাকুচি, তেতেলিগুৰি, দলংপাৰ আদিকে ধৰি বিভিন্ন স্থানত সজাগতামূলক কৰ্মশালা অনুষ্ঠিত হৈছে। পশু চিকিৎসা বিভাগে চুৱাইন ফিভাৰৰ কবলত পৰা অঞ্চলৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধলৈ প্ৰভাৱিত এলেকা আৰু 10 কিলোমিটাৰলৈ নিৰীক্ষণ এলেকা হিচাপে ধৰি পশুপালকসকলক সচেতন হবলৈ আহ্বান জনাইছে। পশু চিকিৎসা বিষয়া দীপ্তি দাসে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।
যিটো বৰ্তমান গাহৰি বেমাৰ হৈ আছে, আফ্ৰিকান চুৱাইন ফিভাৰ বুলি কোৱা হয়, আফ্ৰিকান গাহৰি জ্বৰ, তামোলপুৰ জিলাত বুলি ক'লে প্ৰায়কেইখন গাঁৱত লাগিছে। ফাৰ্মাৰ বুলি আমাক ৰিপৰ্ট কৰিছে, ঠিক তেনেদৰে আমি চেম্পলছবোৰ পঠিয়াইছোঁ। যিকেইটা গাঁৱত পজিটিভ আহিছে, এনেকৈ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমি যিটো কালিং কৰা হয়, কালিং কৰা হৈছে। প্ৰথমতে আমাক যিবোৰ পিক ফাৰ্মাৰ থাকে অনাৰবোৰে গাহৰি যিটো মৰা বুলি ৰিপৰ্ট কৰে, ৰিপৰ্ট কৰাৰ পিছত আমি পোনপ্ৰথমে যিটো মৰা গাহৰি থাকে কাৰ্কাছটো পষ্টমৰ্টেম কৰোঁ। আমি ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা গৈ কাৰ্কাছটো পষ্টমৰ্টেম কৰাৰ পিছত ঠিক তেনেকৈ চেম্পলটো আমি যিটো NERDDL নৰ্থ ইষ্টাৰ্ণ ৰিজিয়নেল ডিজিজ ডায়েগনষ্টিক লেবৰেটৰী খানাপাৰাত পঠিয়াওঁ। চেম্পলটো পজিটিভ অহাৰ পিছত আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা পোনপ্ৰথমে এটা ৰেপিড ৰেছপন্স টীম এটা গঠন কৰা হয়। ৰেপিড ৰেছপন্স টীমটো গঠন কৰাৰ পিছত আমি ইমিডিয়েটলি যিটো এপিচেণ্টাৰ ঘোষণা কৰা হয় সেই এপিচেণ্টাৰ ছাইটটো আমি ভিজিট কৰোঁ। ভিজিট কৰি আমি কালিঙৰ ব্যৱস্থাটো কৰোঁ।
ধৰতী আবা বিৰচা মুণ্ডাৰ 150 সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্যজুৰি উদযাপিত জনজাতীয় গৌৰৱ বৰ্ষ পষেকৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ মুঠ 4673টা জনজাতীয় পৰিয়ালক ভূমি স্বত্বপত্ৰ বিতৰণ কৰে। বড়ো, ৰাভা, কাৰ্বি আৰু গাৰো জনগোষ্ঠীৰ এই লোকসকলক ভূমি স্বত্বপত্ৰ প্ৰদান কৰি জনজাতীয় লোকক ভূমিৰ অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এয়া গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰে। তেওঁ কয় যে BTC, কাৰ্বি আংলঙকে ধৰি বিভিন্ন স্থানত জনজাতীয় লোকসকলে সম্প্ৰতি ভূমিৰ অধিকাৰ লাভ কৰিছে। অসমৰ বনাঞ্চলসমূহত বসবাস কৰি থকা প্ৰতিগৰাকী জনজাতীয় লোকক ভূমি অধিকাৰ প্ৰদানৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন FRC-ত বাস কৰা প্ৰায় 4,500 জনজাতীয় লোকক আমি ভূমিৰ অধিকাৰ প্ৰদান কৰিব পাৰিলো। 1 নৱেম্বৰৰ পৰা 15 নৱেম্বৰলৈ ভগৱান বিৰচা মুণ্ডাৰ জন্ম জয়ন্তী বা জন্ম পষেক আমি পালন কৰিছো। তাৰ লগত ৰজিতা খুৱাই আজি আমি 4,500 পৰিয়ালক ভূমিৰ পট্টা দিব পাৰিলো। সঁচাকৈয়ে ই আমাৰ বাবে এটা গৌৰৱৰ দিন। মই সকলো ৰাইজক অভিনন্দন জ্ঞাপন কৰিছো।
অসমত জনজাতীয় লোকৰ ভূমিৰ সমস্যা ক্ৰমাগতভাৱে কমি আহিছে বুলি তেওঁ উল্লেখ কৰে। পূৰ্বে জনজাতীয় লোকসকলে ভূমিৰ বাবে আন্দোলন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে উচ্ছেদৰ সন্মুখীন হ'বলগীয়া হৈছিল যদিও 2021 চনত মুখ্যমন্ত্ৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত জিলা আয়ুক্তসকলক বনাঞ্চল বা অন্যান্য ঠাইত বসবাস কৰি থকা জনজাতীয় লোকসকলক উচ্ছেদ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছিল বুলি তেওঁ জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে আজি কামৰূপ জিলাৰ ছয়গাঁৱৰ পাণ্টান উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত বন অধিকাৰ আইন জিলাৰ ছয়ৰ অধীনত জনজাতীয় পৰিয়ালক ভূমি স্বত্বপত্ৰ বিতৰণ কৰে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে। লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন জিলাত একতাৰ পদযাত্ৰা অনুষ্ঠিত হয়। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত এই পদযাত্ৰা কৰা হয়। পুৱা 9 বজাত গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰাংগণৰ পৰা কাজিৰঙা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। প্ৰায় 1500 লোকে পদযাত্ৰাত অংশগ্ৰহণ কৰে। তিনিচুকীয়া জিলাতো আজি প্ৰশাসনৰ উদ্যোগত একতাৰ পদযাত্ৰা কৰা হয়। জিলাখনৰ বৰগুৰিৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ পৰা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে এই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। স্থানীয় নাগৰিক তথা ছাত্ৰ ছাত্ৰীসহ 2000ৰো অধিক লোকে প্ৰায় 4 কিলোমিটাৰ জোৰা পদযাত্ৰাত অংশ লয়। লৌহ মানৱগৰাকীৰ 150 বছৰীয়া জয়ন্তীৰ অংশ হিচাপে আজি পদযাত্ৰাৰ পূৰ্বে দেশপ্ৰেমমূলক নৃত্য আৰু চৰ্দাৰ পেটেলৰ জীৱনৰ আধাৰত এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়। কাইলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগতো আজি ডিফুৰ কাছা ষ্টেডিয়ামলৈ একতাৰ পদযাত্ৰা কৰা হয়। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই পদযাত্ৰাৰ শুভাৰম্ভ কৰে। বৰপেটা জিলাত আজি চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া জয়ন্তীৰ সৈতে সংগতি ৰাখি এক ভাৰত আত্মনিৰ্ভৰ ভাৰত শ্লোগানেৰে সমদল উলিওৱা হয়। বৰপেটা জিলা পুথিভঁৰাল প্ৰাংগণত জিলাখনৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সমদল মুকলি কৰে। এই সমদলত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী আৰু দল সংগঠনৰ লোকে অংশগ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত চৌহদ অস্থায়ীভাৱে কটন বিশ্ববিদ্যালয়ৰ সমীপৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতাৰে আজি গুৱাহাটী উকিল সন্থাৰ উদ্যোগত অধিবক্তাসকলে আদালত বৰ্জন কাৰ্যসূচী অনুষ্ঠিত কৰে। সেই অনুসৰি অধিবক্তাসকল আজি আদালতৰ কাম কাজৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকে। উল্লেখযোগ্য যে আদালত চৌহদ স্থানান্তৰৰ বিৰোধিতা কৰি কালি অধিবক্তাসকলে এটা প্ৰতিবাদী সমদল উলিয়াইছিল। অধিবক্তাসকলে অস্থায়ীভাৱে আদালত অন্য স্থানলৈ স্থানান্তৰৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনাইছে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থা অৰ্থাৎ এবিলেকৰ উদ্যোগত ৰাজ্যিক মন্ত্ৰীসভাৰ সিদ্ধান্ত অনুসৰি আজিৰে পৰা 5 দিনীয়াকৈ জিকিৰ আৰু জাৰি ৰাজ্যৰ 7টা জনগোষ্ঠীয় ভাষালৈ অনুবাদৰ কৰ্মশালা অনুষ্ঠিত হৈছে। এবিলেকৰ সঞ্চালক ডঃ সুদেশ্ন ভট্টাচাৰ্যৰ সঞ্চালনাত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাত বিশ্ববিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰববী অধ্যাপক ডঃ কামালুদ্দিন আহমেদ, ভাষাতত্ব বিভাগৰ মুৰববী অধ্যাপিকা ডঃ বিভা ভৰালী আৰু বিশ্ববিদ্যালয়খনৰ আৰবী ভাষাৰ মুৰববী অধ্যাপক ডঃ আবু বকৰ ছিদ্দিকী উপস্থিত থাকে। এই কৰ্মশালাত কেইবাখনো জনজাতীয় সাহিত্য সভাৰ সভাপতি আৰু কেইবাগৰাকীও সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ডিমাছা, বড়ো, ৰাভা, তিৱা, মিচিং, দেউৰী আৰু কাৰ্বি ভাষালৈ জিকিৰ আৰু জাৰি কৰ্মশালাত অনুবাদ হোৱাৰ পাছত অহা বছৰৰ মাৰ্চত অসম চৰকাৰক প্ৰদান কৰা হ'ব। আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম ষ্টেডিয়ামত অনুষ্ঠিত ৰঞ্জিত ট্ৰফীৰ এলিট চি গ্ৰুপৰ অসম আৰু ত্ৰিপুৰাৰ মাজৰ খেলখন অমীমাংসিতভাৱে সামৰণি পৰিছে। আজি খেলখনৰ চতুৰ্থ তথা অন্তিম দিনা অসমে দ্বিতীয় ইনিংছত 7 উইকেটৰ বিনিময়ত 367 ৰাণ সংগ্ৰহ কৰা অৱস্থাত খেলখনৰ সামৰণি পৰে। খেলখনৰ পৰা অসমে 1 পইণ্ট সংগ্ৰহ কৰে। অসমৰ হৈ ডেনিছ দাসে 103 আৰু শিৱশংকৰ ৰয়ে অপৰাজিত 101 ৰাণ সংগ্ৰহ কৰে। এলিট চি গ্ৰুপত অসমে এতিয়ালৈকে 3খন খেলৰ পৰা 4 পইণ্ট সংগ্ৰহ কৰি গ্ৰুপৰ 7ম স্থানত আছে। খেলখনৰ চূড়ান্ত স্কৰসমূহ ত্ৰিপুৰা প্ৰথম ইনিংছ 7 উইকেটৰ বিনিময়ত 602 ৰাণ কৰি ইনিংছ সমাপ্তিৰ ঘোষণা, অসম প্ৰথম ইনিংছ 238 ৰাণ আৰু দ্বিতীয় ইনিংছ 7 উইকেটত 367 ৰাণ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দিল্লীৰ ভয়াৱহ বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ দায়িত্ব NIAক অৰ্পণ। পৰিস্থিতি পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত দিল্লীত উচ্চস্তৰীয় বৈঠক। দিল্লীৰ বিস্ফোৰণৰ ঘটনাক লৈ সামাজিক মাধ্যমত বিৰূপ মন্তব্য কৰা লোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বিহাৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন। বিয়লি 5 বজালৈ 67.14% ভোটদান। ৰাজ্যৰ বিভিন্ন জিলাত আফ্ৰিকান চোৱাইন ফিভাৰ নিৰ্মূলৰ বাবে প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ। আৰু ৰঞ্জিত ট্ৰফীত এলিট চি গ্ৰুপৰ ত্ৰিপুৰা আৰু অসমৰ মাজৰ খেল অমীমাংসিতভাৱে সমাপ্ত। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।